যাত্ৰা পুস্তক 31 অধ্যায় ধৰ্মধাম নিৰ্মাণ কৰা সকলৰ বিষয়, বিশ্ৰাম দিনৰ বিষয়ে আদেশ। তাৰ পাছত যিহুৱাই মুচিক ক'লে, চোৱা, মই যিহুদা ফৈদৰ পৰা হুৰৰ পুত্ৰ উৰিৰ পুত্ৰ বচলেলক নাম কাঢ়ি মাতিলো। মই বচলেলক মোৰ আত্মাৰে পৰিপূৰ্ণ কৰিম, তেওঁলৈ সকলো প্ৰকাৰ শিল্পকৰ্ম বাবে প্ৰজ্ঞা, বুদ্ধি আৰু জ্ঞান দিম। সোণ, ৰূপ আৰু পিতলত শিল্প সুলভ নক্সাৰে কাম কৰিব। তেওঁ পাথৰ কটা, পাথৰ খটুৱা আৰু কাঠৰ কাম, এই সকলো প্ৰকাৰৰ শিল্পকৰ্ম কৰে। চোৱা, মই দানফৈদৰ অহিচামকৰ পুত্ৰ অহলিয়াবক তেওঁৰ সহকাৰী নিযুক্ত কৰিলোঁ। সকলো জ্ঞানী লোকৰ হৃদয়ত দক্ষতাৰে পৰিপূৰ্ণ কৰিলোঁ। সেয়ে মই তোমাক যিবোৰ নিৰ্মাণ কৰিবলৈ আজ্ঞা দিলোঁ, সেই সকলোবোৰ তেওঁলোকে নিৰ্মাণ কৰিব। সাক্ষাৎ কৰা তম্বু, সাক্ষৰ ফলিৰ নিয়ম চন্দুক আৰু নিয়ম চন্দুকৰ ওপৰত থকা পাপাৱৰণ আৰু তম্বুৰ সকলো আচবাব পত্ৰ, মেজ আৰু তাৰ সামগ্ৰী, শুদ্ধ সোণৰ দীপাধাৰাৰ সৈতে তাৰ সকলো সামগ্ৰী, ধূপবেদী, হোমবেদীৰ সৈতে সকলো সামগ্ৰী, প্ৰক্ষালন পাত্ৰৰ সৈতে তাৰ খুৰা, এই সকলো বোৱা বস্তুৰ লগত সংযুক্ত কৰা হৈছিল। পুৰোহিতৰ পৰিচৰ্যাৰ বাবে পুৰোহিত হাৰুণ আৰু তেওঁ পুত্ৰসকলৰ বাবে এই সকলো পবিত্ৰ বস্ত্ৰ, অভিষেক তেল আৰু পবিত্ৰ স্থানৰ বাবে মধুৰ সুগন্ধি ধূপ, মই যিদৰে তোমাক আজ্ঞা কৰিলোঁ সেইদৰে শিল্পকাৰসকলে সকলো বস্তু তৈয়াৰ কৰিব। যিহুৱাই মুচিক ক'লে, তুমি ইজৰাইলী লোকসকলক কোৱা, তোমালোকে নিশ্চয় মোৰ বিশ্ৰাম দিন পালন কৰিব লাগিব। ময়ে যে তোমালোকৰ যিহুৱা, ইয়াক যেন তোমালোকে বুজি পোৱা, সেইবাবে তোমালোকৰ পুৰুষানুকৰ্মে মোৰ আৰু তোমালোকৰ মাজত এইয়ে এক চিন হ'ব। সেয়ে তোমালোকে বিশ্ৰাম দিন পালন কৰিব লাগিব, কিয়নো তোমালোকৰ বাবে সেয়ে পবিত্ৰ দিন। যিজনে সেই দিন অপবিত্ৰ কৰিব, অৱশ্যে তেওঁ প্ৰাণদণ্ড হ'ব, কিয়নো যিকোনোৱে সেইদিনা কাম কৰিব, তেওঁক নিজৰ লোকৰ মাজৰ পৰা উচ্ছন্ন কৰা হ'ব। ছয় দিন কাম কৰিব লাগিব, কিন্তু সপ্তম দিন সম্পূৰ্ণ বিশ্ৰামৰ বাবে বিশ্ৰাম দিন হ'ব। সেয়ে যিহুৱাৰ উদ্দেশ্যে পবিত্ৰ দিন, সেই বিশ্ৰাম দিনত যিকোনোৱে কাম কৰিব তাৰ অৱশ্যে প্ৰাণদণ্ড হ'ব। এই হেতুকে ইজৰাইলী লোকসকলে চিৰস্থায়ী বিধিৰূপে পুৰুষানুকৰ্মে মানি চলিবলৈ এই বিশ্ৰাম দিন পালন কৰিবা। মোৰ আৰু ইজৰাইলী লোকসকলৰ মাজত এইয়ে চিৰস্থায়ী চিন হ'ব, কাৰণ যিহুৱাই ছয় দিনতে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰি সপ্তম দিনা বিশ্ৰাম কৰিবৰ বাবে বিশ্ৰাম লৈছিল। যিহুৱাই যেতিয়া চীনৰ পৰ্বতত মুচিৰ সৈতে কথা পাতি শেষ কৰিলে, তেতিয়া ঈশ্বৰে নিজৰ হাতেৰে লিখা সাক্ষ্য ফলি দুখন মুচিক দিলে।